এয়া আকাশবাণী গুৱাহাটী আবেলিৰ আঞ্চলিক বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যত আসন্ন লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে লোকপিয়ল সঞ্চালকালয়ৰ প্ৰাৰম্ভিক প্ৰস্তুতি সম্পূৰ্ণ, গুৱাহাটী মহানগৰৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ মান উন্নত কৰাৰ বাবে পৌৰ নিগমৰ স্বচ্ছতা প্ৰতিযোগিতাৰ আয়োজন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ আকাশবাণী মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ বিনিময় আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত গুজৰাট টাইটান্স কাইলৈ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে অৱতীৰ্ণ। ৰাজ্যত আসন্ন লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে লোকপিয়ল সঞ্চালকালয়ে প্ৰাৰম্ভিক প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। ইয়াৰ বাবে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। লোকপিয়লৰ পৰিপ্ৰেক্ষিতত এই গণনাকাৰী বিষয়াসকলৰ অহা 31 মাৰ্চ পৰ্যন্ত বদলিত বাধা নিষেধ আৰোপ কৰা হৈছে। এই সন্দৰ্ভত গৃহ মন্ত্ৰালয়ৰ জৰুৰী পত্ৰ লাভৰ পাছতে কৰ্মচাৰী বিভাগে সাধাৰণ প্ৰশাসন বিভাগৰ সচিব আৰু সকলো জিলা আয়ুক্তলৈ নিৰ্দেশ প্ৰেৰণ কৰিছে। ৰাজ্যত অহা 2 আগষ্টত আৰম্ভ হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ বাবে জিলাই জিলাই গৃহ তালিকা আৰু গৃহ পিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ আৰম্ভ হৈছে। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। দেশৰ 16 আৰু স্বৰাজোত্তৰ ভাৰতৰ 8ম লোকপিয়লত সামাজিক অৱস্থা আৰু জাতিগত গণনাকে ধৰি জনসংখ্যা আৰু গৃহ পিয়ল অন্তৰ্ভুক্ত হ'ব। প্ৰথম পৰ্যায়ত ঘৰৰ তালিকা প্ৰস্তুত কৰা হ'ব আৰু দ্বিতীয় পৰ্যায়ত জনসংখ্যা গণনা কৰা হ'ব। ইয়াৰ বাবে অহা বছৰৰ 1 এপ্ৰিলক ভিত্তি তাৰিখ হিচাপে নিৰ্ধাৰণ কৰা হৈছে। দেশত এইবাৰ প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰে লোকপিয়ল হৈছে। এই প্ৰক্ৰিয়াত এণ্ড্ৰইড আৰু iOSৰ মোবাইল এপৰ জৰিয়তে তথ্যসমূহ সংগ্ৰহ কৰা হৈছে। এইবাৰ লোকপিয়লত স্বগণনাৰো বিকল্প ব্যৱস্থা কৰা হৈছে। লোকপিয়লত জনসাধাৰণে 16 ভাষাত তথ্য দিব পাৰিব। গুৱাহাটী মহানগৰক পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰখাৰ বাবে পৌৰ নিগমে এলানি বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। স্বচ্ছতা অভিযানক জন আন্দোলনলৈ ৰূপান্তৰিত কৰাৰ বাবে পৌৰ নিগমে পুনৰ স্বচ্ছতা প্ৰতিযোগিতাৰ আয়োজন কৰিছে। এই সন্দৰ্ভত পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই সংবাদমেল সম্বোধন কৰি কয় যে মহানগৰীৰ উন্নয়ন সমিতি, নাগৰিক সমিতি, মহিলা সমিতিকে ধৰি বিভিন্ন সংঘ ক্লাবসমূহৰ মাজত স্বচ্ছতা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাৰ বাবে অনুষ্ঠান প্ৰতিষ্ঠানসমূহে পৰহিলৈৰ পৰা 15 জুনলৈকে নাম পঞ্জীয়ন কৰিব পাৰিব। এই প্ৰতিযোগিতাত সৰ্বমুঠ 150 নম্বৰ থাকিব বুলি সদৰি কৰি শ্ৰীশৰণীয়াই কয় যে প্ৰতিযোগী অনুষ্ঠান প্ৰতিষ্ঠানসমূহে স্বচ্ছতাৰ ভিন ভিন দিশত নম্বৰ লাভ কৰিব।
আৰু এটা নাম্বাৰ আমি বহুত নম্বৰে 50 নম্বৰ দিম থাক, যত তেওঁলোকক আমি আহ্বান জনাইছো, তেওঁলোকেও ৰাইজলৈকে আহ্বান জনাব যে এটা বাইলেন বা দুটা বাইলেন তেওঁলোকে কপৌ ফুলৰ যিটো পাতল বেগুনীয়া কালাৰ আছে সেই কালাৰটো দিয়াৰ ক্ষেত্ৰত তেওঁলোকে যেন সকলোকে আহ্বান জনায়। আৰু আমি তেওঁলোকক আহ্বান জনাইছো তেনেধৰণৰ কাৰোবাৰ গেটত হওক, কাৰোবাৰ ৱালত হওক, কোনোবা ক্ষেত্ৰত দোকান থাকিলে, বজাৰ থাকিলে, তেওঁলোকে সেইখিনি যেন তেওঁলোকে দোকানীসকলে বা মানুহ ঘৰে যে নিজে নিজে কৰি দিয়ে, তো সেই ধৰণৰ ব্যৱস্থা আহ্বান জনোৱাৰ ক্ষেত্ৰত উন্নয়ন সমিতিৰ ফালৰ পৰা আমি শক্তি পাওঁ, তাৰ কাৰণে এই ধৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছো। এনেকে যদি সকলো ক্ষেত্ৰত কৰে তেনেহ'লে নিশ্চয়কৈ গুৱাহাটীৰ সৌন্দৰ্য সুন্দৰভাৱে বৃদ্ধি হ'ব।
মুঠ 6 সংগণদলৰ অধীনত হ'বলগীয়া এই প্ৰতিযোগিতাত প্ৰতিটো সংগণদলৰ 3 পুৰস্কাৰ থাকিব। প্ৰথম পুৰস্কাৰ 3,00,000 টকা, দ্বিতীয় পুৰস্কাৰ 2,00,000 আৰু তৃতীয় পুৰস্কাৰ হিচাপে 1,00,000 টকা থাকিব। 50,000 টকাকৈ 3 নিচুকনি পুৰস্কাৰৰ ব্যৱস্থা কৰা হ'ব। আটাইকেইটা সংগণদলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ প্ৰতিযোগীক 5,00,000 টকা পুৰস্কাৰ হিচাপে প্ৰদান কৰা হ'ব। গুৱাহাটী মহানগৰৰ স্বচ্ছতাৰ মান উন্নত কৰাৰ বাবে 1,000 স্বচ্ছ সখী নিয়োগ কৰাৰ কথাও শ্ৰীশৰণীয়াই সংবাদমেলত উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ বিনিময় কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 134 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন AIR মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰী কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণী অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতে ইয়াৰ অসমীয়া ভাষাত প্ৰচাৰ কৰিব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বিশ্ববিদ্যালয় অনুদান আয়োগ UGC শিক্ষাৰ্থীসকলক অধ্যয়নকালতে ব্যৱহাৰিকভাৱে দক্ষ কৰি তোলাৰ লক্ষ্যৰে অভিলাষী পদক্ষেপ লৈছে। সেই অনুসৰি আয়োগে কৰ্মদক্ষতা বৃদ্ধি আৰু ছাত্ৰ ছাত্ৰীৰ মাজত গৱেষণামূলক মানসিকতা গঢ়ি তোলাৰ উদ্দেশ্যে স্নাতক পৰ্যায়ত ইণ্টাৰ্ণশ্বিপ বাধ্যতামূলক কৰিছে। ইউ জি চিয়ে প্ৰকাশ কৰা অনুসৰি অধ্যয়নৰ সমান্তৰালভাৱে ছাত্ৰ ছাত্ৰীসকলৰ মাজত যাতে চাকৰিমুখী ব্যৱসায়িক দক্ষতা গঢ় লৈ উঠে তাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আয়োগে ভৱিষ্যতে উচ্চ শিক্ষাৰ বাবে গৱেষণাত ব্ৰতী হবলৈ বিচৰা ছাত্ৰ ছাত্ৰীসকলে ৰিচাৰ্চ টুলচ ডাটা এনালাইচিছ লেবৰেটৰী প্ৰকল্পৰ বাস্তৱ অভিজ্ঞতা দিয়াৰো ব্যৱস্থা কৰিছে। ইউ জি চিয়ে এই সন্দৰ্ভত ইতিমধ্যে গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। নিৰ্দেশনাত উল্লেখ কৰা অনুসৰি আয়োগৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ে কলা বিজ্ঞান বাণিজ্যসহ সকলো শাখাৰ চাৰিবছৰীয়া স্নাতক পাঠ্যক্ৰমৰ বিদ্যাৰ্থীসকলৰ বাবে এই ইণ্টাৰ্ণশ্বিপ বাধ্যতামূলক হ'ব। ইয়াৰ উপৰি তিনিবছৰীয়া স্নাতক পাঠ্যক্ৰমত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীৰ বাবেও ইণ্টাৰ্ণশ্বিপৰ বাবে আবেদন দাখিলৰ পথ প্ৰশস্ত ৰখা হৈছে। ইউ জি চি অনাৰ্ছ অৰ্থাৎ তথা ইউ জি চি অনাৰ্ছ উইথ ৰিচাৰ্ছ পাঠ্যক্ৰমৰ শিক্ষাৰ্থীসকলে যিকোনো বেচৰকাৰী বা চৰকাৰী সংস্থাত ইণ্টাৰ্ণশ্বিপ কৰিব লাগিব। সকলো শিক্ষাৰ্থীয়ে চতুৰ্থ ষাণমাহী অৰ্থাৎ দ্বিতীয় বৰ্ষ সমাপন কৰাৰ পাছত প্ৰশিক্ষণ গ্ৰহণ কৰিব লাগিব। এই প্ৰশিক্ষণ 60-120 ঘণ্টাৰ হ'ব। অৱশ্যে 4 বছৰীয়া অনাৰ্ছ উইথ ৰিচাৰ্ছ পাঠ্যক্ৰমত অধ্যয়নৰত শিক্ষাৰ্থীসকলক অষ্টম ষাণমাহিকত 360 ঘণ্টা অৰ্থাৎ সম্পূৰ্ণ ছমাহী ৰিচাৰ্ছ প্ৰজেক্ট অথবা থেচিছ জমা দিয়াটো বাধ্যতামূলক কৰা হৈছে। অসম জাতীয় পৰিষদৰ উপসভাপতি মৈনাক পাত্ৰই দলৰ পৰা পদত্যাগ কৰিছে। উল্লেখযোগ্য যে সদ্য সমাপ্ত অসম বিধানসভা নিৰ্বাচনত ডিব্ৰুগড় বিধানসভা সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হোৱা মৈনাক পাত্ৰই ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী প্ৰশান্ত ফুকনৰ হাতত পৰাজিত হৈছিল। ব্যক্তিগত কাৰণত তেওঁ দলৰ পৰা পদত্যাগ কৰা বুলি উল্লেখ কৰি দলৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে পদত্যাগ পত্ৰ প্ৰেৰণ কৰে। পশ্চিম কাৰ্বি আংলঙৰ ভকচঙত যোৱা নিশা ডালিমবাৰী খণ্ড বন কাৰ্যালয়ৰ বন বিষয়া নৱজিৎ খেৰচাৰ নেতৃত্বত যোৱা বনৰক্ষী এটা দলে ভকচং অঞ্চলৰ পৰা চোৰাং কাঠ ভৰ্তি এখন টাটা মোবাইল গাড়ী জব্দ কৰে। গাড়ীখনে চোৰাং কাঠখিনি পশ্চিম কাৰ্বি আংলঙৰ পাহাৰৰ পৰা নগাঁও জিলা অভিমুখে লৈ গৈ আছিল। উল্লেখযোগ্য যে দাঁতি কাষৰীয়া নগাঁও জিলাৰ মাধৱপাৰা, শিঙিমাৰী, শিমলুগুৰি আদি অঞ্চলৰ কিছু অসাধু চোৰাং কাঠ ব্যৱসায়ীয়ে স্থানীয় লোকৰ সহযোগত বন বিভাগৰ অজ্ঞাতে অতি কৌশলেৰে নিতৌ চোৰাং কাঠ সৰবৰাহ কৰি আহিছে। যোৰহাট নগৰৰ দিল্লী পাব্লিক স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে যোৰহাট নগৰৰ মাজমজিয়া বৰুৱা চাৰিআলিত আজি এখন বাটৰ নাট প্ৰদৰ্শন কৰি ধপাত সেৱনৰ কুফলৰ বিষয়ে অৱগত কৰে। ধপাত বিৰোধী সজাগতা অভিযানৰ এই বাটৰ নাটখনে উপস্থিত সকলোকে আপ্লুত কৰিবলৈ সক্ষম হয়। ৰাজ্যিক সামগ্ৰী আৰু সেৱাকৰ বিভাগ চমুকৈ জি এছ টিয়ে আজি বৰপেটা জিলাৰ হাউলীৰ মেচাৰ্ছ এভাৰেষ্ট গ্ৰুপৰ বিৰুদ্ধে বৃহৎ পৰিমাণৰ কৰ ফাঁকিৰ অভিযোগত অভিযান চলায়। জাকিৰ হুছেইন, ফিৰোজ আহমেদ আৰু ছালমা আখতাৰ মালিকানাধীন এই প্ৰতিষ্ঠানটোৱে কেইবাবছৰৰ পৰা জাল নথিৰে কৰ ফাঁকি দিয়াৰ তথ্য লাভ কৰাৰ পাছতে বিভাগটোৱে আজি অভিযান চলায়। উল্লেখযোগ্য যে এভাৰেষ্ট নামৰ প্ৰতিষ্ঠানটোৱে অসমৰ উপৰি উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত নিৰ্মাণ কাৰ্যৰ লগত জড়িত আছে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ আজি নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত 2047 চনৰ বিকশিত ভাৰতৰ লক্ষ্য আৰু জনগাঁথনিগত সুযোগৰ সম্ভাৱনা শীৰ্ষক এটা আলোচনা প্ৰচাৰ কৰা হ'ব। এই আলোচনাত সমল ব্যক্তি হিচাপে অংশ ল'ব আই আই টি গুৱাহাটীৰ স্কুল অব বিজনেছৰ সহযোগী অধ্যাপক ডঃ কুলদীপ বৈশ্যই। আলোচনাৰ আঁত ধৰিব পৰিস্মিতা দিহিঙীয়া আৰু জিন্তী ৰাণী ডেকাই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত কাইলৈ আহমেদাবাদত হ'বলগীয়া ফাইনেলত গুজৰাট টাইটানছ যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। গুজৰাট টাইটানছে যোৱা নিশা নিউ চণ্ডীগড়ত অনুষ্ঠিত দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছক 7 উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে প্ৰথমখন কোৱালিফায়াৰত গুজৰাট টাইটানছক 92 ৰাণত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। ৰাজ্যত আসন্ন লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে লোকপিয়ল সঞ্চালকালয়ৰ প্ৰাৰম্ভিক প্ৰস্তুতি সম্পূৰ্ণ। গুৱাহাটী মহানগৰৰ পৰিষ্কাৰ পৰিচ্ছন্নতামান উন্নত কৰাৰ বাবে পৌৰ নিগমৰ স্বচ্ছতা প্ৰতিযোগিতাৰ আয়োজন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ বিনিময় আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত গুজৰাট টাইটানছ কাইলৈ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে অৱতীৰ্ণ। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।